আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ এটা দল ছিংগাপুৰলৈ ৰাওনা হৈছে। এছ আই টিৰ মুৰববী মুনা প্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া দলটোৱে ছিংগাপুৰত গৈ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা তদন্ত কৰিব। এছ আই টিৰ দলটো কাইলৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিকভাৱে মিলিত হ'ব। অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰৰ এটৰ্নি জেনেৰেললৈ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে এছ আই টি সহযোগ কৰাৰ সেই সংকেত প্ৰদান কৰে। ইয়াৰ পাছতে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ ৰাওনা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালি জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হয়। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি নীতিৰে কালি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰিছে। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকে মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহান জনাইছে। উল্লেখে দিয়া এটা বাৰ্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্তৰ্নিহিত শক্তিক জাগ্ৰত কৰা পাঠ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমূহ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পোহৰৰ এই উৎসৱে সকলোৰে জীৱন আলোকময় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে জাক জমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি দীপাৱলী উদযাপন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা কেইবাদিনীয় কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ জিলাখনৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী শ্যামা পূজা তথা কালী পূজাৰ আয়োজন কৰা হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ পূজাবোৰত পূৰ্বৰ সেই উৎসাহ উদ্দীপনা ৰাইজৰ মাজত পৰিলক্ষিত হোৱা নাই। সমান্তৰালভাৱে প্ৰভাৱ পৰিছে বৰপেটাৰ বিখ্যাত আটচবাজী উদ্যোগতো। বৰপেটা আটচবাজী উদ্যোগ সমবায় সমিতিৰ সভাপতি গোপজিত পাঠকে আকাশবাণীক জানিবলৈ দিয়া মতে তেওঁলোকে এইবাৰ শব্দবিহীন আটচবাজী প্ৰস্তুত কৰিছে আৰু সেইবোৰত গ্ৰাহকৰ সঁহাৰিও পূৰ্বৰ দৰে পৰ্যাপ্ত নহয়। ইপিনে 51 সংখ্যক হাউলীৰ লাচিত নগৰত আজিৰ পৰা তিনিদিনীয়াকৈ শ্যামা পূজাৰ আয়োজন কৰা হৈছে। সৰভাগৰ উত্তৰ গণকগাড়ীৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰতো এইবাৰ 11-দিনীয়াকৈ পূজা চলিব। ইয়াৰ উপৰি বৰপেটাৰ বহৰী আদি অঞ্চলৰ কালী মন্দিৰতো আজি পূজাৰ আয়োজন কৰা হৈছে।
পাঠশালা যুৱ সমাজৰ উদ্যোগত বজালী জিলাত দুদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ওজাবলী প্ৰদৰ্শন, বিশ্বশান্তিৰ বাবে বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ আদি কাৰ্যসূচী লোৱা হৈছে। শিলচৰৰ 124 বছৰ পুৰণি শ্মশানঘাট কালী মন্দিৰত আজি নিশা কালী পূজা অনুষ্ঠিত হ'ব। গোৱালপাৰা জিলাৰ শোলমাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কালী পূজাৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ বেগুৱে কালি শিৱসাগৰ জিলাৰ ডিমৌৰ আঠাবাৰী চাহ বাগিচাত চিকল কোষ ৰোগৰ এটা পৰীক্ষণ শিবিৰ মুকলি কৰে। শিবিৰটো মুকলি কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগ বংশানুক্ৰমিক আৰু সংক্ৰামক। জিলাখনত এতিয়ালৈকে এই ৰোগৰ 54 জনতকৈ অধিক ৰোগী চিনাক্ত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে যিকোনো ৰোগ প্ৰতিৰোধৰ বাবে সজাগ হোৱাটো উচিত। অনুষ্ঠানত জিলা আয়ুক্ত, সহকাৰী আয়ুক্তৰ লগতে যুটীয় স্বাস্থ্য সেৱা সঞ্চালক আৰু স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত শেহতীয়াকৈ কৰা চৰাই গণনাত 146 বিধ চৰাইৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। কাতি বিহু চৰাই গণনা 2025 কাৰ্যসূচীৰ অধীনত স্বাম্প গ্ৰাছ বেবলাৰ আৰু পাল্লাছ ফিছ ইগল নামৰ দুটা বিপন্ন প্ৰজাতি আৰু 1919 বিধ চৰাই গাইগুটীয়াভাৱে গণনা কৰা হয়। অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত এই চৰাই গণনা কৰা হয়। অগৰাতলিত সৰ্বাধিক 89 বিধ প্ৰজাতি, গমিৰি আৰু পানবাৰীত 79 বিধ, পানপুৰত 55 বিধ আৰু লাওখোৱাত 37 বিধ প্ৰজাতিৰ চৰাই গণনা কৰা হৈছে। যোৱা 18 অক্টোবৰত অনুষ্ঠিত কাতি বিহু চৰাই গণনাৰ জৰিয়তে চৰাই নিৰীক্ষণ ব্যৱস্থাৰ প্ৰসাৰ, সংৰক্ষণ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লগতে মহিলা বনৰক্ষী আৰু যুৱ প্ৰজন্মক নিয়োজিত কৰি স্থানীয় জনসাধাৰণক এই ক্ষেত্ৰত জড়িত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।